লেবিয়া পুস্তক 15 অধ্যায়। নানা অসুস্থৰ পৰা হুচি হোৱাৰ নিয়ম। যিহুৱাই মুচি আৰু হাৰুণক কোৱা কথাখিনি এইদৰে কলে, তোমালোকে ইজৰাইলৰ সন্তানসকলক এই কথা কোৱা, কোনো পুৰুষৰ হৰি পৰা কোনো ধৰণৰ বৈ থকা হুঁচৰাৰ ৰোগ হলে সেই ৰোগৰ কাৰণে তেওঁ অসুচি হ'ব। সেই ৰোগ থকাৰ বাবে তেওঁ অসুচি হৈ থাকিব। তেওঁ হৰিৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওক, তথাপি তেওঁ অসুচি। সেই ৰোগী হোৱা প্ৰত্যেক শয্যা অসুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অসুচি। যিজনে তেওঁ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। সেই ৰোগীয়ে যদি কোনো মানুহৰ গাত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অসুচি হ'ব। আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেই ৰোগীয়ে যিকোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব, আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব। পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ'ব, তেতিয়া তেওঁ নিজ হুচিৰ অৰ্থে 7 দিন বাট চাই থাকি নিজৰ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব, তেতিয়া তেওঁ হুচি হ'ব। 8ম দিনা তেওঁ নিজৰ কাৰণে 2টা কপৌ বা 2টা পাৰপোৱালি লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ জিহুৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব। তেতিয়া পুৰোহিতে তাৰ 1টা পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে তেওঁ সেই ৰোগৰ কাৰণে জিহুৱাৰ সন্মুখত তাক প্ৰায়চিত্ৰ কৰিব। যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিকোনো বস্তুত বা ছালত বীৰ্য লাগিলে তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু কোনো পুৰুষে স্ত্ৰীৰ সৈতে হৰণ কৰোঁতে যদি বীৰ্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধ্যালৈকে অসুচি হৈ থাকিব। যেতিয়া কোনো মহিলাৰ ঋতুস্ৰাৱ হয়, তেতিয়া 7 দিনলৈ তেওঁ অসুচি হৈ থাকিব, আৰু যিজনে তাইক চুব, সি সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু সেই অসুচৰ কালত তেওঁ য'ত হ'ব, সেই ঠাইও অসুচি হ'ব, আৰু য'ত তেওঁ বহিব, সেইবোৰো অসুচি হ'ব। আৰু যিজনে তেওঁ শয্যা চুব, তেওঁৰ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু তাই শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চুৱে, তেন্তে তেওঁ সন্ধ্যালৈকে অসুচি হৈ থাকিব। আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁ শৰীৰত লাগে, তেন্তে তেওঁ 7 দিনলৈ অসুচি হৈ থাকিব, আৰু যিকোনো শয্যাত তেওঁ হ'ব, সেয়ে শয্যাও অসুচি হ'ব। আৰু মাহেকীয়া অসুচৰ কালত ৰক্তচাপ নহৈ যদি অসময়ত কোনো স্ত্ৰীৰ বহু দিনলৈকে ৰক্তচাপ হয়, বা মাহেকীয়া অসুস্থৰ কালত যদি অনেক দিনলৈকে ৰক্তচাপ হয় তেন্তে মাহেকীয়া অসুস্থৰ কালৰ দৰে সেই অসুচী ৰক্তচাপৰ সকলো দিন তাই অসুচী হৈ থাকিব। তাই অসুচী সেই ৰক্তচাপৰ সকলো দিন যিকোনো শয্যাত তাই হ'ব, সেয়ে মাহেকীয়া অসুস্থৰ কালৰ দৰে অসুচী হ'ব। আৰু যিকোনো আসনৰ ওপৰত তাই বহিব, সেয়ে মাহেকীয়া অসুস্থৰ কালৰ অসুচিতাৰ দৰে অসুচী হ'ব। আৰু যিজনে সেইবোৰ চুব তেওঁ অসুচী হ'ব, আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব, আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অসুচী হৈ থাকিব। পাছত সেই স্ত্ৰীৰ ৰক্তচাপৰ পৰা সুস্থ হ'লে তাই সাতদিন থাকিব, তাৰ পাছত তাই হুচি হ'ব। পাছত অষ্টম দিনা তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব। পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। এইদৰে তাই অসুচী ৰক্তচাপৰ কাৰণে পুৰোহিতে জিহুৱাৰ সন্মুখত তাইক প্ৰায়চিত্ৰ কৰিব। ইজৰাইলৰ সন্তানসকলে তাৰ মাজত থকা মূৰ আবাস অসুচী কৰি তেওঁলোকে নিজ নিজ অসুচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অসুচৰ পৰা পৃথক কৰিবা। গাৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্যপাতৰ অসুচী হোৱা লোক, ৰস চলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে আৰু অসুচী স্ত্ৰীয়ে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম।